গুড মৰ্ণিং, ইটো আকাশবাণী কোহিমা, হুজুৰলা খবৰ পঢ়ি আছে কেতু খমেৰে। প্ৰেচিডেণ্ট দ্ৰুপাদী মুৰ্মু কৈছে কি সব ডক্টৰ্ছ খান অলপ চাল হৈলেবি তাইখান লগা প্ৰফেচনেল জিন্দগীটো ৰুৰেল এৰিয়াতে দিবলৈ লাগে। ইউনিভাৰ্চিটি অফ হেলথ চায়েন্স এণ্ড আয়ুষ নাভা ৰায়পুৰ লগা জাগাতে কনভকেশ্যন চেৰেমনিতে কথা কোৱা চামে প্ৰেচিডেণ্ট কৈছে ছত্তীশগড় প্ৰদেশটো খতম নোহোৱা লগা হাৰ্বছ ৰিজাৰ্ভ আছে। প্ৰেচিডেণ্ট মুৰ্মু কৈছে ডকুমেণ্ট কৰাৰ লগে ৰিচাৰ্চ বেছ বি উঠাই দিবলৈ লাগে। ভাইচ প্ৰেচিডেণ্ট জাবদীপ ধনখড় কৈছে শিক্ষাটো সমাজতে বদলাভ আৰু উন্নতি আনিয়া লগা ফাউণ্ডেশ্যন আছে। তাইৰ পৰা কৈছে ইণ্ডিয়াটো ভাল লগা সময়তে যাই আছে, যোনটো শিক্ষাৰ পৰা চলাই না যাই আছে। যোৱাকালি IIT যোধপুৰ লগা কনভকেশ্যন চেৰেমনিতে কথা কোৱা চামে তাইৰ পৰা কৈছে ইণ্ডিয়া লগা জাগাটো বেছি থকা লগা অপৰচুনিটিজ আৰু উমিদ থকা লগা আছে, আৰু সব দুনিয়াবি তাই লগা উন্নতি লগা কাহানিতে ভাগ ল'বলৈ বেছি মন আছে। ইভেণ্টে কথা কোৱা চামে ইউনিয়ন মিনিষ্টাৰ জগেন্দ্ৰ সিং শেখাৱত কৈছে কি ইণ্ডিয়াটো দুনিয়াতে একটা নতুন আইডেণ্টি পাই আছে। 1000 অপৰচুনিটিছ খানকে কনভকেশ্যনতে ডিগ্ৰীজটো কনভাৰ্ট দিছে। শ্ৰী ধনখড়টো মেৰিটেৰিয়াছ ষ্টুডেণ্টছ খানকে গ'ল্ড মেডেল এৱাৰ্ডছ বি দিছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীটো আজি 11 বজাতে আকাশবাণী মন কী বাত প্ৰগ্ৰাম পৰা তাই লগা ভাৱনাটো দেশ লগা মানুহ খান আৰু দেশ লগা বাহাৰতে থকা খান লগ ভাগ কৰিবলৈ আছে। ইটো হ'লে মইনাতে যাই থাকিয়া ৰেডিঅ' প্ৰগ্ৰাম লগা 115 এপিছ'ড হ'ব। প্ৰগ্ৰামটো হ'লে আকাশবাণী আৰু দূৰদৰ্শন AIR নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপতে ব্ৰডকাষ্ট কৰিব। ইটো হ'লে AIR নিউজ, DD নিউজ, PMO আৰু ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মিনিষ্ট্ৰী লগা ইউটিউব চেনেলতে লাইভ ষ্ট্ৰীম কৰিব। আকাশবাণীৰ পৰা ইটো প্ৰগ্ৰামটো ৰিজনেল ভাষাতে ব্ৰডকাষ্ট কৰিব, হিন্দী লগা ব্ৰডকাষ্ট পিছতে। ডিমাপুৰ ডিপুটি কমিশ্যনাৰ আৰু ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচ পৰা জনাইছে কি ফটো ইলেক্টৰেল ৰোল লগা ড্ৰাফ্ট পাব্লিকেশ্যনটো 1 জানুৱাৰী 2025 পৰা কোৱালিফাইং ডেট কৰি কিনা 29 অক্টোবৰতে ৰাখিবলৈ আছে। এডিশ্যনেল ডিপুটি কমিশ্যনাৰ আৰু ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ ডিমাপুৰ জাকাব ভি ৰতকা কৈছে ইটো ইভেণ্টটো 11 AM ল'ব ডিপুটি কমিশ্যনাৰ্ছ অফিচ লগা কনফাৰেন্স হলতে। সব কনচাৰ্ণ মানুহ খান টু ড্ৰাফ্ট পাব্লিকেশ্যন ইভেণ্টে ভাগ ল'বলৈ কৈছে। প্ৰেচিডেণ্ট দ্ৰুপাদী মুৰ্মু টু ইণ্ডিয়া স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ISRO ওপৰ খুচিটো কৈ দিছে কিলে মানে ইণ্ডিয়া স্পেচ প্ৰগ্ৰামকে আৰু বেছি উঞ্চা জেগাতে উঠাই দিয়াৰ কাৰণে। চৰ্দাৰ পাটেল মেমৰিয়েল লেকচাৰ 2024 আকাশবাণী ৰাং ভৱন নই দিল্লীতে এটা ভিডিঅ' মেছেজ পৰা প্ৰেচিডেণ্ট মুৰ্মু টু চৰ্দাৰ পাটেলকে ট্ৰিবিউট দিছে তাই লগা মেছেজতে। প্ৰেচিডেণ্ট কৈছে চৰ্দাৰ পাটেলটো মডাৰ্ণ ইণ্ডিয়া লগা আৰ্কিটেক্ট আছে কিলে মানে তাইৰ পৰা আলাগ আলাগ প্ৰিন্সলি ষ্টেটছ খানকে একটা নেশ্যন বনাই দিছে পলিটিকেল ইণ্টিগ্ৰেশ্যন পৰা ইণ্ডিপেণ্ডেন্স লগা পিছতে। প্ৰেচিডেণ্ট আৰু বি কৈছে কি ষ্টেচু অফ ইউনিটি টু চৰ্দাৰ পাটেল লগা ধুন লেগেচিকে ট্ৰিবিউট দিয়াটো ঠিক আছে। চেণ্টাৰ পৰা একটা এডভাইজৰিটো দিছে যোনটো ছ'চিয়েল মিডিয়া প্লেটফৰ্মতে হক্স বম থ্ৰেডকে চাই দিবলৈ আৰু মিডিয়া ইণ্টাৰমিডিয়াৰিজ খানকে হক্স ৰিপৰ্ট ফ্ৰেডছটো হাতাই দিবলৈ কৈছে আৰু অথৰিটিজ লগ কপৰেট কৰিবলৈ লাগে কৈছে। মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজিটো এটা কথাতে কৈছে কি ছ'চিয়েল মিডিয়া ইণ্টাৰমিডিয়াৰিজ খানটো IT Act 2000, IT Rules 2021 আৰু ভাৰতীয় নান্যা সংহিতা 2023টো মানিবলৈ লাগে। তাতে আৰু কৈছে কি মানিকেনা কৰিবলৈ লগা থকা নিচিনা কনচাৰ্ণ ইণ্টাৰমিডিয়াৰিজ ছ'চিয়েল মিডিয়া ইণ্টাৰমিডিয়াৰিজ লগা ৰেছপনচিবিলিটিজ আছে IT Rules 2021 নিজেতে একশ্যন ল'বলৈ লাগে দেৰি নকৰি কিনা। মিনিষ্ট্ৰীটো আৰু কৈছে কি ইণ্টাৰমিডিয়াৰিজ খানটো ঠিক থকা লগা জানকাৰীটো দিবলৈ লাগে আৰু অথৰাইজ গভৰ্ণমেণ্ট এজেঞ্চিজকে মদত দিবলৈ লাগে 72 আৱাৰ্ছ মাজতে ইনভেষ্টিগেশ্যন আৰু চাইবাৰ ছিকিউৰিটিতে যা চামে। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ ডক্টৰ এছ জয়শংকৰটো কৈছে 11 চনতে ষ্টেবল গভৰ্ণমেণ্ট থকা কাৰণে নেশ্যনেল গ্ল'বেল ষ্টেণ্ডিংটো বেছি উঠাই দিছে। তাইটো যোৱাকালি পুনেতে গ্ল'বেলি ইমাৰ্জিং অপৰচুনিটিজতে কথা কৈছে তাইৰ পৰা কৈছে কি ছাবষ্টেঞ্চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নতি ৰাস্তা বনা ৰেলৱেজ আৰু মেট্ৰ'ছ খান পৰা ফৰেইন ইনভেষ্টমেণ্টকে বেছি এট্ৰেক্ট কৰি আছে। চন্দ্ৰায়ান মিছন আৰু ভেকচিন ডিপ্ল'মেচি লগা এচিভমেণ্ট পা ওপৰ কথা কোৱা চামে জয়শংকৰ কৈছে দুনিয়া লগা ট্ৰাষ্টটো ইণ্ডিয়া লগা ওপৰতে উঠি যাইছে যোনটো ব্ৰিক্ছ লগ কলাবৰেশ্যন কোৱাত আৰু আলাগ গ্ল'বেল পাৰ্টনাৰশ্বিপ লগ কৰাৰ কাৰণে। আজি লগা নাগামিজ খবৰ ইমানতে শেষ হ'ব। আপুনি খান সবকে ভাল দিন হবি।